জয় কৃষ্ণ বনিয়া, মই একো কথা নাপাহৰো। ইণ্টাৰনেট বন্ধ কৰিছিলি নহয় এদিন, হা? তাৰপিছত চিফ ছেক্ৰেটাৰী হৈছিলি, হয় নহয়? মোৰ নামটো সুধিছচোন, কেলা অভিনৱ বৰঠাকুৰ। তোক মই কেতিয়াও নাপাহৰো, কেতিয়াও নাপাহৰো। কোনোবা এটা দিনত মই তোক ধৰি আনিম, ধৰি আনিমেই আনিম। নো প্লেচ টু ৰান এণ্ড নো প্লেচ টু হাইড। মুখেদি মাত মাত চোন কেলা সঞ্জয় কৃষ্ণ বনিয়া। ঐ, এইজনী এই ছোৱালী যদি বিয়া কৰাইছিলি নহয়, আছে নাই তোৰ এজনী? আছে নে বেলেগৰ লগত গ'ল কবাত? নাই, আছে, ৰাখিবি তই। সঞ্জয় কৃষ্ণ বনিয়া, মুখেদি মাত মাত কেলা। ইণ্টাৰনেট অফ কৰি তই চিফ ছেক্ৰেটাৰী হৈছিলি নহয়, হৈছিলি নাই?